এয়া আকাশবাণী গুৱাহাটী। বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি আজি মুখ্যমন্ত্ৰী নিযুত ময়না আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বাল্য বিবাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে নিযুত ময়না আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হৈছে। 2026 চনৰ ভিতৰত ৰাজ্যত বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। এইবাৰ এই আঁচনিত ৰাজ্যৰ 4 লাখৰো অধিক ছাত্ৰীক সামৰি লোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। এই কেন্দ্ৰীয় কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তও উপস্থিত থাকে। ৰাজ্যৰ আন আন প্ৰান্তত মন্ত্ৰী বিধায়কে এই কাৰ্যসূচীৰ উদ্বোধন কৰে। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গোলাঘাট জিলাৰ বোকাখাটত মন্ত্ৰী অতুল বৰা, মৰিগাঁও জিলাৰ জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকা, বাক্সাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিশ্বনাথত বিধায়ক প্ৰমোদ বৰঠাকুৰ নিযুত ময়না আঁচনিৰ দ্বিতীয় সংস্কৰণৰ প্ৰপত্ৰ বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকে। উল্লেখযোগ্য যে মাধ্যমিক শিক্ষাৰ বাবে 7, 8 আৰু 9 আগষ্টত প্ৰপত্ৰ বিতৰণ কৰা হ'ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী 1000 টকা, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে মাহিলী 1250 টকাকৈ আৰু স্নাতকোত্তৰ আৰু BEd-ৰ ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ লাভ কৰিব। ছাত্ৰীসকলে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত 1,60,000 ছাত্ৰীক 133 কোটি টকা বিতৰণ কৰা হৈছিল। উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্য বিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে। অসমীয়া জাতিক নিঃশেষ কৰিবলৈ অপচেষ্টা চলোৱা লোকক আইনৰ গণ্ডীৰে ৰোধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সকীয়াই দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে কোনোৱে যদি জাতিটোৰ বৰঘৰত সোমায় তেতিয়া মানুহে মাত মাতিবই। কোনোৱে যদি মাত নিদিয়ে সেই জাতিক কোনে উদ্ধাৰ কৰিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। সেয়েহে আইন হাতত নোলোৱাকৈ মাত মাতি যাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়া লোকসকলক আহ্বান জনায়। আজি 6 আগষ্ট, আজিৰ পৰা 80 বছৰ পূৰ্বে আজিৰ তাৰিখত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা চহৰত পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটোৱাৰ ফলত মুহূৰ্ততে প্ৰায় 78,000 লোকৰ মৃত্যু ঘটিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কেইবালাখো লোকৰ মৃত্যু হোৱাৰ লগতে বৃহৎ সংখ্যক লোক খুনিয়া হৈছিল। ইয়াৰ 3 দিন পাছত জাপানৰ নাগাছাকি চহৰতো আমেৰিকাই দ্বিতীয়টো পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটাইছিল। ইয়াতো কেইবাহাজাৰো লোকৰ প্ৰাণহানি হৈছিল। মানৱ জাতিক স্তম্ভিত কৰা এই পাৰমাণৱিক বোমাৰ ভয়াৱহতাৰ পৰা ভৱিষ্যতে মানৱ জাতিক ৰক্ষা কৰাৰ বাবে বিশ্বজুৰি আজিৰ দিনটো হিৰোশ্বিমা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে আজি পুৱা হিৰোশ্বিমা চহৰত আয়োজিত অনুষ্ঠানত হিৰোশ্বিমাৰ মেয়ৰগৰাকীয়ে বিশ্বৰ বিভিন্ন শক্তিধৰ ৰাষ্ট্ৰৰ হাতত জমা থকা হিৰোশ্বিমা আৰু নাগাচকীতকৈ বহুগুণে শক্তিশালী পাৰমাণৱিক বোমাৰ ভয়াৱহতাৰ কথা উল্লেখ কৰে আৰু সম্পূৰ্ণ পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বাবে আহান জনায়। গুৱাহাটী মহানগৰ আৰক্ষীৰ উদ্যোগত আজি আমচাঙত বাল্য বিবাহ প্ৰতিৰোধ, পক্সো আইন, শিশু আৰু কিশোৰ অপৰাধ আইন বিষয়ক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। আমচাং চাহ বাগিচা আদৰ্শ হাইস্কুল কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত কমেও 80 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। পানবজাৰ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয়া দাসে এই অনুষ্ঠানত বাল্য বিবাহৰ ক্ষতিকাৰক দিশ আৰু পক্সো আইন, শিশু আৰু কিশোৰ অপৰাধ আইন, শিশু শ্ৰমিক সন্দৰ্ভতো আলোকপাত কৰে। এই মত বিনিময় অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক বিত্তীয় প্ৰতাৰণাৰ অভিযোগ দাখিল কৰাৰ বাবে হেল্পলাইন নম্বৰ 1930, জৰুৰী সহায়ৰ বাবে 112, শিশু শ্ৰমিক নাইবা শিশু সংক্ৰান্তীয় বিষয়ত 1098 আৰু মহিলা সংক্ৰান্তীয় বিষয়ত 181 নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। গুৱাহাটী মহানগৰীৰ জয়ানগৰত অসামাজিক কামত লিপ্ত হোৱাৰ অভিযোগত বৈশিষ্ট আৰক্ষীয়ে যুৱতীসহ 4 গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছত যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত অভিযুক্তসকলক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে। ৰাজ্যৰ বিভিন্ন অংশত মাদক দ্ৰব্য বিৰোধী অভিযান অব্যাহত আছে। ধুবুৰীত গৌৰীপুৰ আৰক্ষীয়ে কালি আলমগঞ্জ অঞ্চলত অভিযান চলাই হেৰইনসহ 4 জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। অভিযানত আৰক্ষীয়ে 44.65 গ্ৰাম হেৰইন জব্দ কৰে। একেদৰে নগাঁও জিলাৰ কচুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি সন্ধিয়া মাদক দ্ৰব্যসহ পাৰ্বতী বিশ্বাস নামৰ এগৰাকী সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে 80টা মাদক দ্ৰব্য ভৰ্তি টেমাও জব্দ কৰে। তিনিচুকীয়াৰ জাগুন আৰক্ষীয়ে কালি এটা গোপন সূত্ৰৰ পমখেদি দেউৰীগাঁৱত অভিযান চলাই এগৰাকী মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।